বৰষা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ধেমাজি জিলাৰ গোগামুখত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে। বিজেপিৰ দেৱালীখন কাৰ্যসূচীৰ অংশ হিচাপে উজনিৰ কেইবাখনো জিলাত দলটোৰ সাংসদ বিধায়ক আদিৰ অংশগ্ৰহণ। অহা 31 জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰে অপাৰ পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক ৰাজ্য চৰকাৰৰ নিৰ্দেশ আৰু সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্ৰীভূমি জিলাত বিশেষ প্ৰস্তুতি সভা। এতিয়া শুনক বিতং বাতৰি। ধেমাজি জিলাৰ গোগামুখত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰী পেগুৱে 2025-26 বৰ্ষৰ SOPDGৰ অধীনত নিৰ্মাণ পুনৰ নিৰ্মাণ কৰিবলগীয়া কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰি কয় যে পথসমূহৰ নিৰ্মাণ সম্পূৰ্ণ হলে সংশ্লিষ্ট অংশসমূহৰ জনসাধাৰণ উপকৃত হ'ব। এই পথসমূহৰ নিৰ্মাণ তথা পুনৰ নিৰ্মাণত 2,98,00,000 টকা ব্যয় হ'ব। লোক নিৰ্মাণ বিভাগৰ ধেমাজি ক্ষেত্ৰীয় পথ সংমণ্ডলে এই পথ নিৰ্মাণৰ কাম সম্পন্ন কৰিব। মন্ত্ৰী ডাঃ পেগুৱে গোগামুখ চিলিংপুৰ তিনিআলিৰ পৰা ঢলপৰীয়া সংযোগী পথ, ঢকুৱাখানা পথৰ পৰা নাহৰবাৰী EMD সংযোগী পুৰণা পাৰঘাট পথ, DK ৰাজ্যিক ঘাইপথৰ পৰা সোৱণশিৰি END লৈ সংযোগী পথ, ঢকুৱাখানা পথৰ পৰা নাহৰবাৰী END সংযোগী নেৱাৰগাঁও পথ, গোগামুখ ঘিলামৰা পথ আৰু শ্বহীদ গৌতম ৰাজবংশী 2 নম্বৰ কাপুৰপুলি পথকে ধৰি মুঠ 6টা গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আজি আৰম্ভ হোৱা বিজেপিৰ দেৱালীখন কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই খানাপাৰাত শুভাৰম্ভ কৰে। দেৱালীখন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
5 জানুৱাৰী আজিৰ পৰা আমি ৱাল লিখন বা দেৱালত বিজেপিৰ প্ৰতীক চিহ্ন অংকন এই কাৰ্যসূচী আমি আৰম্ভ কৰিছো। আজি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ আহ্বায়ক প্ৰদান বৰুৱা আৰু মই আমাৰ দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, আমি সকলোৱে আজি ৱালত অংকন কৰি এই কাৰ্যসূচী আৰম্ভ কৰিলোঁ। যি কাম আমি যোৱা 5 বছৰ, যোৱা 10 বছৰে কৰি আছো, তাক আমি আৰু এম্ফেচিচ দিছোঁ, যেনেকে অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা। তো এই কামটো আমি কৰি আছো আৰু আমি কৰি গৈ থাকিম। এটা শ্লোগান আছে, বিজেপিৰ পণ বন্দে মাতৰম, অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, বিকশিত অসম জয়াই অসম, এনেকে আমি কেইবাটাও আমাৰ শ্লোগান আছে, সেই শ্লোগানখিনি আমি অংকন কৰিম।
গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে জালুকবাৰী সমষ্টিৰ বৰাগাঁৱত দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এই দেৱালীখন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত সাংসদগৰাকীয়ে দলৰ প্ৰতীক চিহ্ন পদুম ফুলৰ ছবি অংকন কৰে। শোণিতপুৰত বিধায়ক পদ্ম হাজৰিকা আৰু গণেশ লিম্বুৰ নেতৃত্বত এই কাৰ্যসূচী আৰম্ভ হয়। নদুৱাৰত বিধায়ক পদ্ম হাজৰিকাই বিজেপিৰ মণ্ডল মুখ্য কাৰ্যালয়ত উপস্থিত থাকি দলীয় কৰ্মীসকলৰ সৈতে দেৱালীখন কাৰ্যসূচীত অংশ লয়। বৰচলা সমষ্টিৰ ঠেলামৰাত বিধায়ক গণেশ লিম্বুৱে নিজ হাতে দেৱালত দলীয় প্ৰতীক পদুম ফুল অংকন কৰি অভিযানৰ সূচনা কৰে। ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলীয় প্ৰতীক চিহ্ন দেৱালত অংকন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে বিজেপি দলৰ প্ৰতিগৰাকী কৰ্মী সেৱা আৰু সমৰ্পণৰ প্ৰতি দায়বদ্ধ। অনুষ্ঠানত বিভিন্ন স্তৰৰ দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে। বিজেপি দলে ঢকুৱাখানা জিলা কাৰ্যালয়ৰ লগতে ঢকুৱাখানা মণ্ডলৰ অন্তৰ্গত চিঙিয়া পঞ্চায়তত সুৰক্ষিত অসমৰ সংকল্পৰে দেৱালীখন কাৰ্যসূচী ঢকুৱাখানা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে লগতে জিলা সভাপতি স্বৰূপ কোঁৱৰ প্ৰমুখ্যে দলটোৰ কেইবাজনো বিষয়ববীয়া তথা কৰ্মী উপস্থিত থাকে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ পাথাৰকান্দি মণ্ডলত বিধায়ক কৃষ্ণেন্দু পালে দলীয় প্ৰতীক চিহ্ন অংকন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বিভিন্ন স্তৰৰ দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সৰুপথাৰত 72 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ 23,754 গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ 10,000 টকাকৈ চেক বিতৰণ কৰে। ডঃ শৰ্মাই সৰুপথাৰত 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধনৰ লগতে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, বৰপথাৰ শিশু উদ্যান আৰু গেলাবিল আৰু দুবৰণী পথ উদ্বোধন কৰে। তেওঁ লগতে অসমমালাৰ অধীনত 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বৰপথাৰ গোলাঘাট সংযোগী পথৰ প্ৰথম পৰ্যায় আৰু মিছামাৰী বিল পথাৰ তথা অভয় পথাৰ শ্যামগাঁও মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। আজি দিনৰ 1 বজাত লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পত এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰী অজন্তনেও কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্য চৰকাৰে অহা 31 জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰে আপাৰ পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নিৰ্দেশ দিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকৰ কাৰ্যালয়ে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশত উল্লেখ কৰা অনুসৰি বিগত বৰ্ষৰ 31 ডিচেম্বৰ পৰ্যন্ত 79% ছাত্ৰ ছাত্ৰীৰ আপাৰ পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আধাৰ কাৰ্ড থকা 11% ছাত্ৰ ছাত্ৰীয়ে এতিয়াও আপাৰ পৰিচয় পত্ৰৰ বাবে আবেদন কৰা নাই। আধাৰ কাৰ্ড নথকা 12% ছাত্ৰ ছাত্ৰীৰ আপাৰ পৰিচয় পত্ৰত নাম সন্নিৱিষ্ট কৰাৰ বাবে প্ৰক্ৰিয়া অব্যাহত আছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, সমগ্ৰ শিক্ষা অসমৰ জিলা মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়ালৈ এই সন্দৰ্ভত জাননী জাৰি কৰিছে। জাননীৰ সৈতে আধাৰ আৰু আপাৰ পৰিচয় পত্ৰ নথকা ছাত্ৰ ছাত্ৰীৰ 1খনকৈ তালিকা গাঁঠি দিয়া হৈছে। উল্লেখযোগ্য যে আপাৰ পৰিচয় পত্ৰ হৈছে ৰাষ্ট্ৰীয় শিক্ষা সংস্কাৰ পৰিকাঠামো, যাৰ জৰিয়তে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ জীৱনজোৰা ডিজিটেল শৈক্ষিক পৰিচয় সৃষ্টিৰ লক্ষ্যৰে শিক্ষাৰ্থীসকলক 12টা সংখ্যাযুক্ত 1টাকৈ ডিজিটেল পৰিচয় প্ৰদান কৰা হ'ব। সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্ৰীভূমি জিলাত আজি বিশেষ প্ৰস্তুতি সভা অনুষ্ঠিত হয়। শ্ৰীভূমি জিলাৰ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সমাগত গণৰাজ্য দিৱসৰ মুখ্য অনুষ্ঠান শ্ৰীভূমিৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব বুলি সিদ্ধান্ত লোৱা হয়। সভাৰ আৰম্ভণিতে সহকাৰী আয়ুক্ত ৰূপক মজুমদাৰে বিগত বছৰৰ গণতন্ত্ৰ দিৱস উদযাপনৰ তালিকা পাঠ কৰে। সভাত গৃহীত নিয়মীয়া সিদ্ধান্তসমূহৰ উপৰি জিলা আয়ুক্তই এই বছৰ গণৰাজ্য দিৱস যথাযোগ্য মৰ্যাদাৰে উদযাপন কৰিবলৈ আৰু ইয়াক সফল কৰি তুলিবলৈ সকলোৰে স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰে। ইয়াৰ লগতে গণৰাজ্য দিৱস উপলক্ষে শ্ৰীভূমি নগৰত পৰিষ্কাৰ অভিযান চলাই নগৰখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ পৌৰসভাৰ কাৰ্যবাহী অধিকাৰীক নিৰ্দেশ দিয়া হয়। একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগক খোৱা পানীৰ ব্যৱস্থা আৰু স্বাস্থ্য বিভাগক চিকিৎসকৰ দলৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হয়। সভাত অন্যান্য কাৰ্যসূচীৰ ভিতৰত পেৰেড আৰু মাৰ্চ ফাষ্ট, সাংস্কৃতিক অনুষ্ঠান, কৃতিমানসকলক সম্বৰ্ধনা, চৰকাৰী অনুদান বিতৰণ, ৰক্তদান শিবিৰ, BSFৰ দ্বাৰা অস্ত্ৰ শস্ত্ৰ প্ৰদৰ্শন, ছাত্ৰ ছাত্ৰীৰ মাজত অংকন আৰু ৰচনা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰিবলৈ আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 17-18 জানুৱাৰীত হ'বলগীয়া অসম ভ্ৰমণৰ পূৰ্বে আজি মন্ত্ৰী কেশৱ মহন্ত, নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্নলীল ডেকা তথা জিলা প্ৰশাসনৰ আৰক্ষী বিভাগৰ বিষয়াসকলৰ সৈতে সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়। নিৰ্ধাৰিত কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণকালত কাজিৰঙাৰ প্ৰস্তাৱিত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন জনসভা সম্বোধন কৰিব। আজি মন্ত্ৰী শ্ৰীমহন্ত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে এই স্থানত প্ৰাৰম্ভিক ব্যৱস্থাপনা তথা নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰাৰ লগতে অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সকলো পক্ষৰ সৈতে বিতংভাৱে আলোচনা কৰে। আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়সমূহ সম্প্ৰতি পৰিভ্ৰমী পক্ষীৰে ভৰি উঠা পৰিলক্ষিত হৈছে। শীতৰ আগমনৰ লগে লগে ৰাছিয়া, নেডাৰলেণ্ড, ইউৰোপৰ উপৰি হিমালয়ৰ পাদদেশৰ পৰা অহা পৰিভ্ৰমী পক্ষীসকলে ৰাষ্ট্ৰীয় উদ্যানখন মনোমোহা কৰি তুলিছে। বিগত 2 বছৰত কাজিৰঙাত স্পন বিল ডাক, পেটেণ্ডেড ষ্টকৰ দৰে ব্যতিক্ৰমী পক্ষীৰ আগমন পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে উদ্যানখনত লাহে লাহে বাঘৰ সংখ্যাও বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে। কহৰাৰ মিহিমুখ অঞ্চলত সোণালী বাঘৰ মুক্ত বিচৰণ প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত আবদ্ধ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ধেমাজি জিলাৰ গোগামুখত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে। অহা 31 জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰে আপাৰ পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক ৰাজ্য চৰকাৰৰ নিৰ্দেশ। বিজেপিৰ দেৱালীখন কাৰ্যসূচীৰ অংশ হিচাপে উজনিৰ কেইবাখনো জিলাত দলটোৰ সাংসদ বিধায়ক আদিৰ অংশগ্ৰহণ আৰু সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্ৰীভূমি জিলাত বিশেষ প্ৰস্তুতি সভা। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।